নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মহিলা উদ্যমিতা আঁচনিৰ উদ্বোধন কৰে। বিহালী সমষ্টিত এই আঁচনিৰ অধীনত সমষ্টিটোৰ প্ৰায় 23,000 কেইবাগৰাকীও মহিলাক 10,000 টকাৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ 30,00,000 মহিলা উপকৃত হ'ব বুলি জানিবলৈ দিয়ে। প্ৰাৰম্ভিক মূলধনৰ সদ্ব্যৱহাৰ কৰা মহিলাক অহা বছৰ 25,000 টকা প্ৰদান কৰাৰ বিষয়েও মুখ্যমন্ত্ৰী আজি ঘোষণা কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 50,000 টকাৰ অৰ্থ সাহায্য উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকললৈ আগবঢ়োৱা হ'ব। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমত ক্ষুদ্ৰ উদ্যোগীসকলক অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। প্ৰতি কুইণ্টল ধান 2,550 টকা আৰু প্ৰতি কুইণ্টল সৰিয়হ 6,450 টকাত মূল্যত ক্ৰয় কৰা হ'ব বুলিও ডঃ শৰ্মাই জানিবলৈ দিয়ে। ছেপ্টেম্বৰত আৰু 6,00,000 ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়া দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীৰ একাউণ্টত ছমাহৰ বাবে মাহিলী 300 টকাকৈ টিউচনৰ বাবদ দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জিলাখনৰ পাভৈত এখন স্বাস্থ্যমেলা উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰটো শুভাৰম্ভ কৰি ডঃ শৰ্মাই 10 গৰাকী অৱসৰপ্ৰাপ্ত আশাকৰ্মীক এককালীন সাহায্য হিচাপে 2,00,000 টকাৰ চেক প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজিৰে পৰা গাঁও, পঞ্চায়ত, নগৰীয়া, স্থানীয় নিকায় VCDCসমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। ডঃ শৰ্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় আন্তঃক্ৰিয়াৰ ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে। 1,70,00,000 টকা ব্যয় সাপেক্ষে নতুনকৈ স্থাপন হ'বলগীয়া এই ক্ৰীড়া প্ৰকল্পটোত 2খন বেডমিণ্টন কোৰ্ট, 4খন টেবুল টেনিছ কোৰ্ট আৰু যোগাভ্যাস, শৰীৰ চৰ্চা আৰু কাৰ্যালয়ৰ বাবে এটাকৈ কোঠা উপলব্ধ হ'ব। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। কাইলৈ হ'বলগীয়া ৰাভা হাজং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোৱালপাৰা আৰু কামৰূপ জিলাৰ পৰিষদৰ এককালীন অঞ্চলত বন্ধ ঘোষণা কৰা হৈছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি কাইলৈ অঞ্চলটোৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শিক্ষা, ব্যৱসায়িক আৰু বিত্তীয় প্ৰতিষ্ঠান বন্ধ থাকিব। গোৱালপাৰা আৰু কামৰূপৰ মুঠ 33টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত 19টা আৰু কামৰূপ জিলাত 14টা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ 362টা ভোটগ্ৰহণ কেন্দ্ৰত 2,40,025 গৰাকী ভোটদাতাই 52 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিত 1,68,668 গৰাকী ভোটদাতাই ভোটদান কৰিব। নিৰ্বাচনী বিষয়াসকল আজি ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিনক অপদস্থ কৰাৰ অভিযোগত 12জনীয়া সদস্যৰে গঠিত বিশেষাধিকাৰ সমিতিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আৰু নুৰুল হুদাক জাননী জাৰি কৰিছে। বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বত এই সমিতিয়ে আজি দিছপুৰত অনুষ্ঠিত বৈঠকত সিদ্ধান্তমৰ্মে বিধায়ক দুয়োজনলৈ বিশেষাধিকাৰ ভংগৰ জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে দুয়োগৰাকী বিধায়কে বিধানসভাৰ অধিৱেশন চলি থকাৰ দিনত উপাধ্যক্ষগৰাকীক অপদস্থ কৰাৰ অভিযোগ উঠিছিল। ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি বাক্সা জিলাত 14টা আদৰ্শ অংগনবাদী কেন্দ্ৰ উদ্বোধন কৰে। জিলাখনৰ নাওহালী, ভেবেলা, কেউটচুপা, জালাহ বড়োপাৰা, শিলবাৰী অঞ্চলী, ৰাবাংগুৰি, চিমলা বড়োপাৰা, লাওখাটা, দেউলগুৰি, পূব লাওখাটা, ডুবাকুমাৰী, তাৰাবাৰী, বৰপাম, ভাল মানুহৰ ভিটা আৰু পাকৰিগুৰিত কেন্দ্ৰকেইটা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিশুৰ শাৰীৰিক বিকাশত আদৰ্শ অংগনবাদী কেন্দ্ৰকেইটাই বিশেষ ভূমিকা পালন কৰিব। আজিৰ কাৰ্যসূচীত জিলা আয়ুক্ত গৌতম দাস, BTR পৰিষদ মন্তু বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ তিতাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাৰ স্বাস্থ্য সমিতিয়ে আয়োজন কৰা এই শিবিৰ BTCৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে মুকলি কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।